এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে, মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 18,370 গৰাকী সদস্যক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ। উত্তৰ পূৰ্বাঞ্চলত এৰী পালনৰ ওপৰত গুৰুত্ব দি এৰী আৰু মুগাৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাবলৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আহ্বান। আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিটিআৰৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা। গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত। আৰু আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ 5 গৰাকী প্ৰতিভাৱান খেলুৱৈৰ অংশগ্ৰহণ। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 18,370 গৰাকী সদস্যৰ মাজত চেক বিতৰণ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ দিহিং ক্ৰীড়া প্ৰকল্পত এই উপলক্ষে আয়োজিত ৰাজহুৱা সভাত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে উদ্যোগী নাৰীসকলক ৰাজ্যৰ উত্তৰণমুখী যাত্ৰাৰ শক্তিশালী অংশীদাৰৰূপে গঢ়ি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। তেওঁ কয় যে এই অভিযানৰ অধীনত ধন লাভ কৰা মহিলা উদ্যোগীসকলে দক্ষতা আহৰণৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত সফল হ'ব পৰাকৈ তেওঁলোকক প্ৰশিক্ষণ দিয়াৰো ব্যৱস্থা কৰা হৈছে। অনুষ্ঠানৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত ৰাজ্য চৰকাৰৰ উচ্ছেদ অভিযান সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে এই উচ্ছেদ অভিযান নিৰন্তৰ চলি থাকিব। ইতিমধ্যে উচ্ছেদিত লোকসকলে যাতে উজনি অসম অথবা উত্তৰ পাৰৰ ভূমি দখল কৰি ভাবুকিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব বুলি তেওঁ লগতে উল্লেখ কৰে।
আমি চেষ্টা কৰিছো যাতে নামনি আৰু মধ্য অসমৰ দৰে উজনি আৰু উত্তৰ অসমখনো শেষ হৈ নাযায়। নামনি আৰু মধ্য অসমটো আমি বচাব নোৱাৰিম, আমাৰ প্ৰজন্মৰ তাৰ আগৰ প্ৰজন্মই বিফল হ'ল। এতিয়া আমাৰ প্ৰচেষ্টাটো হ'ল যে অন্তত উজনি আৰু উত্তৰ অসম আমি বচাব লাগে। উচ্ছেদৰ লগে লগে নিশ্চিতভাৱে ভোটাৰ তালিকাৰ পৰাও নাম কৰ্তন হ'ব। আমি মাৰ্ঘেৰিটাত যিসকল বাহিৰৰ পৰা ব্যক্তি আহিছে আৰু মাৰ্ঘেৰিটাৰ লগত তেওঁলোকৰ কোনো পৰিচয় নাই, তেনেকুৱা ব্যক্তি
ডক্টৰ শৰ্মা ইয়াৰ পূৰ্বে তিনিচুকীয়া জিলাত বহনক্ষম আৰু বিজ্ঞানসন্মত গোটা আৱৰ্জনা ব্যৱস্থাপনাৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে মাৰ্ঘেৰিটাত আৱৰ্জনা নিষ্কাশন কেন্দ্ৰ আৰু আৱৰ্জনাৰ পৰা জৈৱ সাৰ প্ৰস্তুত কেন্দ্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। 6 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই প্ৰকল্পটোত দৈনিক 50 মেট্ৰিক টন গোটা আৱৰ্জনা নিষ্কাশন কৰা হ'ব। প্ৰয়োজন সাপেক্ষে এই ক্ষমতা 100 মেট্ৰিক টনলৈ বৃদ্ধি কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। কেন্দ্ৰীয় বস্ত্ৰ আৰু বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি কোকৰাঝাৰ জিলাৰ আদাবাৰীৰ বড়োলেণ্ড ৰেচম উদ্যানত এটা এৰী সূতা কটা কল উদ্বোধন কৰে। উত্তৰ পূৰ্বাঞ্চল বস্ত্ৰশিল্প বিকাশ আঁচনিৰ অধীনত এই কলটো স্থাপন কৰা হৈছে। 13 কোটি টকা ব্যয়েৰে ৰূপায়ণ কৰা এই প্ৰকল্পটোৰ আজিৰ উদ্বোধনী অনুষ্ঠানত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্যবাহী সদস্য ডাওবৈচা বড়োৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে বড়োলেণ্ড এলেকাৰ পৰম্পৰাগত হস্তশিল্পৰ সাংস্কৃতিক গুৰুত্ব সম্পৰ্কত ব্যাখ্যা কৰে। তেওঁ কয় যে অসমৰ সাংস্কৃতিক গৌৰৱ আৰু ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ প্ৰতীক হিচাপে বড়ো জনগোষ্ঠীৰ আৰণাই তেওঁ কেইবাগৰাকীও বিদেশী প্ৰতিনিধিক উপহাৰ হিচাপে আগবঢ়াই আহিছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উত্তৰ পূৰ্বাঞ্চলত এৰী পালনৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে এৰী আৰু মুগাৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাবলৈ আহ্বান জনায়। আজি উদ্বোধন কৰা এৰী উৎপাদন কলে অঞ্চলটোৰ হস্ততাঁত আৰু বস্ত্ৰখণ্ডলৈ বিশেষ অৰিহণা যোগাব বুলি তেওঁ আশা প্ৰকাশ কৰে।
অসমৰ এৰীৰ সিংহভাগ আমাৰ বিটিডি অঞ্চলতেই উৎপাদিত হয়। ঠিক সেইদৰে গোটেই পৃথিৱীৰ মুগাৰ প্ৰায় 80-85% আমাৰ উত্তৰ পূব বা অসমত উৎপাদন হয়। গতিকে এৰীৰ ক্ষেত্ৰত মালবেৰী বা আমাৰ মুগা এৰী সকলো ক্ষেত্ৰত অসম বিটিডিকে সামৰি উত্তৰ পূৰ্বাঞ্চল সদায় আগবঢ়া আৰু ইয়াত প্ৰয়োজন আছিল। ইয়াত তেতিয়া এই মিলটোৱে প্ৰতি বছৰে 35 মেট্ৰিক টন সূতা প্ৰস্তুত কৰিব। অৰ্থাৎ আমাৰ গাঁৱৰ ৰাইজে ঘৰত বা আমাৰ অঞ্চলত এৰী পোহে, কিন্তু এৰীৰ কুকুনবিলাক আনি গঞা ৰাইজে একে ঠাইতে ইয়াত ছিংগল উইণ্ড' ইয়াত আহি এতিয়া তেওঁলোকে বিক্ৰী কৰিব পাৰিব। চৰকাৰী যিটো উচিত মূল্য সেই উচিত মূল্যৰ জৰিয়তে ইয়াত কিনি লোৱা হ'ব। তাৰপিছত থমটো ইমান উন্নত মান সম্পন্ন এৰী স্মাৰ্ট মিল, তাত সূতা প্ৰস্তুত হ'ব। সেই সূতা আমাৰেই বিটিডিৰ শিপিনীসকলে তাত তাঁতৰ শালত সপোন ৰচিব পাৰিব। এই সূতা প্ৰয়োজন সাপেক্ষে কেতিয়াবা ৰপ্তানিও কৰা হ'ব পাৰে বেলেগ প্ৰান্তলৈ, কিন্তু আমাৰ বড়োলেণ্ডৰ বা সমগ্ৰ অসমতেই এৰীৰ ইমান ডিমাণ্ড, গতিকে সেই গোটেইখিনিতো আমাৰ 35 মেট্ৰিক টন আমাৰ বিটিচি বা আমাৰ অসমতে ৰাইজে ব্যৱহাৰ কৰিব।
আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে আইন শৃংখলা পৰিস্থিতিৰ বুজ লবলৈ বিটিআৰ ভ্ৰমণ কৰা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে আজি চিৰাং জিলাৰ কাজলগাঁৱৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। তেওঁ জিলা আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰাৰ পাছত শীৰ্ষ বিষয়াসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত মত বিনিময় কৰে। এই বৈঠকত অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আসন্ন নিৰ্বাচন সুকলমে পৰিচালনাৰ বাবে সকলো দিশ চালি জাৰি চোৱা হয়। সাংবাদিকৰ আগত শ্ৰীসিঙে এইদৰে কয়।
পুলিচিঙৰ যিমান তথ্য হয় যিমান এছপেক্ট হয় সব এছপেক্টত কথা পতা হল। আপোনাৰ চিৰাং ডিষ্ট্ৰিক্টটো ভালকে চলি আছে, ল এণ্ড অৰ্ডাৰে ভাল, ক্ৰাইমত বহুত ভাল কাম হৈছে। আৰু এতিয়া আপুনি জানে যে ইলেকশ্যন আহি আছে, সো ইলেকশ্যন আনাউন্স হব, তাৰ আগত আমাক আমাৰ কাম কৰিব লাগে, প্ৰেপাৰেশ্যন কৰিব লাগে। সো আমি কথা পাতিলো আমাৰ অ চি সকলে আৰু চিনিয়ৰ অফিচাৰ বিলাক, আপোনাৰ এছ এছ পি সব ৰেডি আছে, তেওঁবিলাকে নিজৰ নিজৰ এৰিয়া চাইছে যে এতিয়া এজ পাৰ ই চি আই গাইডলাইন ডিপ্লয়মেণ্ট হব, কাম হব। আৰু আপুনি জানে এতিয়া অসম শান্তি আৰু প্ৰগ্ৰেছৰ ৰাহত চলি আছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী চাহাবৰ পৰা আমাৰ চিম্পল এটাই আদেশ আছে যে প্ৰি পেয়াৰ এণ্ড ইনচিডেণ্ট ফ্ৰী ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে, কোনো হেৰাচমেণ্ট হ'ব নালাগে।
উল্লেখযোগ্য যে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কালি কোকৰাঝাৰ জিলাৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকলৰ সৈতে সমাগত বিটিআৰ নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত আলোচনা কৰিছিল। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰোতাসকলে, আমাৰ এই বাতৰি আকাশবাণী গুৱাহাটীৰ মিডিয়াম ৱেভৰ 411.5, 299.9 মিটাৰ, এফ এম মিটাৰ 101.6 মেগাহাৰ্জত শুনিছে। মধ্য অসম আৰু পাৰ্বত্য জিলা দুখনৰ শ্ৰোতাসকলে আমাৰ এই বাতৰি এফ এম মিটাৰ 102.7 মেগাহাৰ্জত আকাশবাণী নগাঁও কেন্দ্ৰৰ পৰা, 100.2 মেগাহাৰ্জত আকাশবাণী হাফলং কেন্দ্ৰৰ পৰা, 100.9 মেগাহাৰ্জত আকাশবাণী ডিফু কেন্দ্ৰৰ পৰা, 101.5 মেগাহাৰ্জত লামডিং, 100.6 মেগাহাৰ্জত বকলীয়া আৰু 102.1 মেগাহাৰ্জত হৰিহোচান ৰিলে কেন্দ্ৰৰ পৰা শুনিবলৈ পাইছে। এই বাতৰি আমাৰ ফেচবুক পেজ এ আই আৰ নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল এ আই আৰ নিউজ গুৱাহাটীযোগে লাইভ ষ্ট্ৰিমিঙৰ লগতে নিউজ অন এ আই আৰ এপতো শুনিবলৈ পাইছে। পৰৱৰ্তী বাতৰিখনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈছে। মহানগৰীখনৰ জোৰোদ, চানমাৰী, শিলপুখুৰী, কমাৰ্চ কলেজৰ সন্মুখকে ধৰি কেইবাটাও অঞ্চল কৃত্ৰিম বানত বুৰ গৈছে। ইপিনে যোৰাবাটৰ বিস্তীৰ্ণ এলেকা প্লাবিত হোৱাৰ ফলত অঞ্চলটোত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। মহানগৰীখনৰ ঠায়ে ঠায়ে এনেদৰে পানী জমা হোৱাৰ ফলত পথচাৰীসকল গন্তব্য স্থানত উপস্থিত হোৱাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে শিলচৰলৈ যোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি ৰামকৃষ্ণ মিছন সেৱাশ্ৰম পৰিদৰ্শন কৰাৰ লগতে ৰেডক্ৰছ ছচাইটিৰ শিলচৰ শাখা পৰিদৰ্শন কৰে। ৰাজ্যপালগৰাকীয়ে ৰেডক্ৰছ ছচাইটিত গছপুলি ৰোপণ কৰাৰ উপৰিও এটা ৰক্তদান শিবিৰ মুকলি কৰে। তেওঁ সংগঠনটোৰ নিঃস্বাৰ্থ সেৱাৰ প্ৰশংসা কৰি অনাগত দিনটো আৰ্তজনৰ প্ৰতি এই সেৱা আগবঢ়াই যাবলৈ আহ্বান জনায়। শ্ৰীআচাৰ্যই কালি কাছাৰ জিলাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ অগ্ৰগতি পৰ্যালোচনা কৰি সন্তুষ্টি প্ৰকাশ কৰে। জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী কোকৰাডাঙাত ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে অঞ্চলটোৰ লোকসকলৰ আবেদনমৰ্মে খহনীয়া হৈ থকা স্থানৰ প্ৰায় 500 মিটাৰ অংশ স্থায়ী প্ৰতিৰোধী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস দিয়ে। ইয়াৰ বাবে জিঅ' মেগা টিউবৰ সহায়ত কাম আৰম্ভ কৰিবলৈ তেওঁ সংশ্লিষ্ট বিভাগত নিৰ্দেশ দিয়ে। আমাৰ মানকাছৰ সংবাদদাতাই জনোৱা মতে কোকৰাডাঙাত প্ৰায় 400 মিটাৰ অংশত ব্ৰহ্মপুত্ৰৰ ব্যাপক খহনীয়াই বৃহত্তৰ অঞ্চলটোৰ উপৰিও সীমান্ত সংযোগী পথলৈ ভাবুকি কঢ়িয়াই আনিছে। শীঘ্ৰেই স্থায়ীভাৱে খহনীয়া প্ৰতিৰোধৰ কাম সম্পন্ন হলে অঞ্চলটোৰ লোকসকলে যথেষ্ট সকাহ পাব বুলি আমাৰ সংবাদদাতাই জনাইছে। বিত্তমন্ত্ৰী অজন্তা নেওগে আজি মানকাছৰত সমজিলা উন্নয়নৰ সৈতে জড়িত বিষয় পৰ্যালোচনা কৰে। হাতশিঙিমাৰীত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰীগৰাকীয়ে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে বৈঠকত মিলিত হৈ উন্নয়নমূলক আঁচনি ৰূপায়ণ সন্দৰ্ভত বুজ লয়। এই বৈঠকত শিশু কল্যাণ সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে কেইবাগৰাকীও মন্ত্ৰীয়ে শেহতীয়াকৈ মানকাছৰ ভ্ৰমণ কৰিছে। শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডঃ ৰণোজ বেগীয়া আজি ধেমাজি জিলাৰ তুলসীবাৰীত মিচিং স্বায়ত্তশাসিত পৰিষদৰ পুঁজিৰে নিৰ্মাণ কৰা বৃদ্ধ পেঞ্চন কল্যাণ পৰিষদৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। পৰিষদৰ 24 লাখ টকা পুঁজিৰে ভৱনটো নিৰ্মাণ কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে অনুষ্ঠানত অংশ লোৱাৰ উপৰি জিলাখনৰ পেঞ্চনাৰসকলৰ অভাৱ অভিযোগৰো বুজ লয়। অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া, কাৰ্যবাহী সদস্য মানিকান্ত দলে প্ৰমুখ্যে ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে। নগাঁও চহৰৰ সমীপৱৰ্তী ৰাইডঙীয়া যোৱা নিশা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কেতবোৰ নথি পত্ৰ উদ্ধাৰ হোৱাক লৈ আজি জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এখন সংবাদমেলত স্পষ্টীকৰণ দিয়ে। তেওঁ কয় যে জিলাখনৰ জুৰীয়া উন্নয়নখণ্ডৰ পূব পশ্চিম অংশৰ ৰামপুৰ সত্ৰ গাঁও পঞ্চায়ত, আলিটাঙনি জামগুৰি গাঁও পঞ্চায়তৰ পূব পশ্চিম অংশৰ এন আৰ চিৰ নথিসমূহ সতী ৰাধিকা হাইস্কুলত সংৰক্ষিত হৈ আছে। অসমমালা আঁচনিৰ অধীনত নগাঁও ঢিং পথ নিৰ্মাণৰ বাবে পথ সম্প্ৰসাৰণ কৰিবলগীয়া হোৱাত বিদ্যালয়খনৰ দুটা কোঠা ভাঙি দিবলগীয়া হয় আৰু নথিসমূহ সমীপৰ এটা স্বাস্থ্যকেন্দ্ৰত ৰখা হয়। দুষ্কৃতিকাৰীয়ে এই ঘৰটোত তলা ভাঙি নথিসমূহ বিক্ৰী কৰিছিল যদিও ক্ৰেতাজনৰ পৰা আৰক্ষীয়ে নথিসমূহ জব্দ কৰে। নথি বিক্ৰী কৰা লোকজনৰ সন্ধানত আৰক্ষীয়ে তদন্ত চলাই আছে বুলি তেওঁ কয়। অৱশ্যে এই নথিসমূহ ইতিপূৰ্বে ডিজিটাইজ কৰা হৈছে আৰু ইয়াৰ পৰা কোনো সমস্যাৰ সম্ভাৱনা নাই বুলিও তেওঁ স্পষ্ট কৰি দিয়ে। কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত পাণবজাৰৰ জি এ ডি ভৱনলৈ স্থানান্তৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকিল সন্থাই প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সন্থাৰ সদস্যসকলে অস্থায়ীভাৱে আদালত চৌহদ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে 26 আগষ্টত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত জি এ ডি ভৱনলৈ অস্থায়ীভাৱে স্থানান্তৰ সিদ্ধান্ত লৈছে, কিন্তু নতুন স্থানত অধিবক্তা তথা গোচৰীয়াৰ বাবে পৰ্যাপ্ত সা সুবিধা নাই বুলি উকিল সন্থাই এই স্থানান্তৰ বিৰোধিতা কৰিছে।
নগাঁও জিলাৰ কলং আৰু হাৰিয়াপাৰৰ শিখ বসতি প্ৰধান বৰকলাৰ কেন্দ্ৰীয় গুৰুদ্বাৰত আজি শ্ৰী গুৰু গ্ৰন্থ চাহেবজীৰ 421 সংখ্যক প্ৰথম প্ৰকাশ দিৱস উদযাপন কৰা হয়। এই দিৱসৰ সৈতে সংগতি ৰাখি বৰকলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ গুৰুমুখ সিঙে শিশু সাহিত্যিক উত্তম সিঙৰ পাগুৰি নামৰ এখন গ্ৰন্থ উন্মোচন কৰে। অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশ লৈ সাংবাদিক দেৱজিৎ হাজৰিকাই অসমত বাস কৰা শিশুসকলৰ অসমীয়া সমাজ জীৱনলৈ অৱদান সন্দৰ্ভত আলোকপাত কৰে। আজি গুৰুদ্বাৰ প্ৰাংগণত শিখ ধৰ্মীয় কীৰ্তন আৰু ধৰ্মীয় গীত পৰিৱেশন কৰা হয়। এই অনুষ্ঠানতে শিক্ষা সংস্কৃতিকে ধৰি বিভিন্ন ক্ষেত্ৰলৈ গৌৰৱ কঢ়িয়াই অনা বৰকলা অঞ্চলৰ কেইবাগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। প্ৰণামো মাতৃভাষাৰ উদ্যোগত আৰু বঙাইগাঁও জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ সহযোগত আজি বঙাইগাঁৱৰ বীৰজৰাৰ ৰাজহুৱা পুথিভঁৰাল প্ৰেক্ষাগৃহত মাতৃভাষা সজাগতা সভা অনুষ্ঠিত হয়। কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মাতৃভাষা মাধ্যমত শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ পোষকতা কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে বক্তব্য আগবঢ়ায়। সভাত ভাগ লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডঃ সত্যকাম বৰঠাকুৰে মাতৃভাষা মাধ্যমৰ বিপৰীতে গঢ় লৈ উঠা শিক্ষা ব্যৱস্থাৰ সৈতে অসমীয়া জাতি, মাটি আৰু সংস্কৃতিৰ সম্পৰ্ক নাই বুলি উল্লেখ কৰে। সভাত অসম জাতীয় বিদ্যালয়ৰ জ্যেষ্ঠ শিক্ষক অসীম কৃষ্ণ বৰুৱা, জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, বঙাইগাঁও জিলাৰ আয়ুক্ত নৱদীপ পাঠককে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। আহমেদাবাদত আজি আৰম্ভ হোৱা কমনৱেলথ ভাৰোত্তোলৰ প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ 5গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। কাইলৈ ধৰ্মজ্যোতি দেওঘৰীয়াই ল'ৰাৰ যুৱ শাখাৰ 56 কিলোগ্ৰাম শাখাত অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত অংশ লোৱা অসমৰ আন কেইগৰাকী ভাৰোত্তোলক হৈছে 58 কিলোগ্ৰাম শাখাত ভাৱনা গগৈ, 71 কিলোগ্ৰাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু 79 কিলোগ্ৰাম শাখাত বেদব্ৰত ভৰালী। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে আজি সন্ধিয়া 7:45ৰ সংবাদ চলন্তিকাত মিজোৰামলৈ ৰেল সংযোগ সন্দৰ্ভত বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শিৱসাগৰৰ প্ৰবীণ জাতীয়তাবাদী নেতা, জ্যেষ্ঠ অধিবক্তা তথা উজনি অসম মুছলিম কল্যাণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা শগীৰ ইমদাদ য়াছিনৰ যোৱা নিশা ডিব্ৰুগড়ৰ এখন চিকিৎসালয়ত মৃত্যু হয়। য়াছিনৰ মৃত্যুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, মানৱ অধিকাৰ সংগ্ৰাম সমিতি, উজনি অসম মুছলিম কল্যাণ পৰিষদ, শিৱসাগৰ প্ৰেছ ক্লাব, উকিল সন্থাকে ধৰি বিভিন্ন দল, সংগঠন আৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰিছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 65 বছৰ। মাৰ্ঘেৰিটাত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 18,370 সদস্যক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ। উত্তৰ পূৰ্বাঞ্চলত এৰি পালনৰ ওপৰত গুৰুত্ব দি এৰি আৰু মুগাৰ উৎপাদন বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলাবলৈ কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ আহ্বান। আসন্ন বিটিচি পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙৰ বিটিআৰৰ আইন শৃংখলা পৰিস্থিতি পৰ্যালোচনা। গুৱাহাটী মহানগৰীত আজি বিয়লিৰ ভাগত অহা এজাক ধাৰাষাৰ বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত। আৰু আহমেদাবাদত অনুষ্ঠিত কমনৱেলথ ভাৰোত্তোলন প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ 5গৰাকী প্ৰতিভাৱান খেলুৱৈৰ অংশগ্ৰহণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।